এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউজি, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে জাপানৰ 4-0 গ'লত জয়লাভ। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিন 21 জুনৰ দিনটো সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিৱস হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰঞ্চ মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মত প্ৰকাশ কৰে। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ বিষয়ে আকাশবাণীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতাই এইদৰে কয়।
আধ্যাত্মিক, মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাৰ্তাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ মালহেৰে পালন কৰা হয়। আজি পুৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ প্ৰতি ৰাধিকা উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যোগ প্ৰশিক্ষকৰ নীতি নিৰ্দেশনাৰ আধাৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগৰ বিভিন্ন আসনসমূহ কৰা পৰিলক্ষিত হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, পৰ্যটন মন্ত্ৰী অজন্তা নেওগেও অংশগ্ৰহণ কৰে। সোণাপুৰৰ কমাৰকুচিত থকা লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে। বশিষ্ঠ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনতো যোগ দিৱস পালন কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কাৰ্যকৰ্তাসকলে যোগ দিৱসত উপস্থিত থাকি যোগাভ্যাস কৰে। এনেদৰে মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আজি যোগ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐকান্তিক প্ৰচেষ্টাত 2015 চনৰ পৰা প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। এই মূল মন্ত্ৰৰেই আজি প্ৰান্তে প্ৰান্তে উলহ মালহেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
সেয়া আছিল আকাশবাণীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰা। গুৱাহাটী অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383 স্থানত যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউজি 2026ৰ আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, CCTV আৰু বায়োমেট্ৰিক ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। সুচাৰুৰূপে এই পৰীক্ষাৰ আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ পৰীক্ষাৰ স্বচ্ছতা, নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যৰ আন জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্রী ডক্টর অনুজ পেগুয়ে কালি সামাজিক মাধ্যমযোগে এই কথা অবগত কৰি সকলো পরীক্ষার্থীলৈ শুভকামনা জ্ঞাপন করে। পরিষদে জনোৱা অনুসৰি পরীক্ষার্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকীয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবতীয়া যাত্ৰীসমূহক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোঁৱৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মহৰম পালন সন্দৰ্ভত এখন সমন্বয় সভা অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ মহৰম সমিতিৰ সদস্য আৰু সংশ্লিষ্ট সকলো বিভাগৰ প্ৰতিনিধিয়ে মহৰম শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে পালনৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। সভাখনত আইন শৃংখলা, যান বাহন ব্যৱস্থাপনা, জনসাধাৰণৰ সুৰক্ষা, অনাময়, জৰুৰীকালীন সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাকে ধৰি বিভিন্ন দিশৰ বিশদ পৰ্যালোচনা কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2018 চনত ডিফুৰ ৰংকিমিত স্থাপন হোৱা কাৰ্বি ভাষা আৰু সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ ৱেবছাইট কালি মুকলি কৰা হয়। কেন্দ্ৰটোৰ সঞ্চালক ডঃ লংচিং টেৰঙৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মথুৰাম লেখথে উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ উণ্ডাৱেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপৰ আজি মানচেষ্টাৰত হ'বলগীয়া খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলে প্ৰথম 2খন খেলত জয়েৰে পইণ্টৰ তালিকাত 2য় স্থান লাভ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দেশ বিদেশত 2দশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউজি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে জাপানৰ 4-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ। We'll be right back.